এয়া আকাশবাণী বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভাৰতে এতিয়াৰে পৰা তেজ আৰু পানী একেলগে ববলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে। দেশৰ 79 সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক সম্বোধি দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে দেশে শত্ৰু ৰাষ্ট্ৰৰ যিকোনো প্ৰচেষ্টা ব্যৰ্থ কৰাৰ বাবে শক্তিশালী অস্ত্ৰ প্ৰণালী গঢ়ি তোলাৰ বাবে মিছন সুদৰ্শন চক্ৰ আৰম্ভ কৰিব। অসমত বিগত 4 বছৰত 11,000ৰো অধিক বিদ্ৰোহীয়ে হিংসাৰ পথ ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি আহিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আৰু কৃষকসকলৰ স্বাৰ্থত আঘাত হানিব পৰা কোনো বিষয়ক লৈ ভাৰতে আন দেশৰ সৈতে কোনো ধৰণৰ চুক্তিত স্বাক্ষৰ নকৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰে। ভাৰতে এতিয়াৰে পৰা তেজ আৰু পানী একেলগে ববলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। দিল্লীৰ ঐতিহাসিক লালকিল্লাত দেশৰ 79 সংখ্যক স্বাধীনতা দিৱসত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে হিন্দু চুক্তি অন্যায় আছিল বুলি দেশবাসীয়ে এতিয়া উপলব্ধি কৰিছে। ভাৰতে এতিয়া আৰু পাৰমাণৱিক ভাবুকিৰ ওচৰত সেও নামানে বুলি তেওঁ উল্লেখ কৰে। স্বাধীনতা দিৱস আশা আৰু আকাংক্ষাৰ উৎসৱ বুলি উল্লেখ কৰি তেওঁ কয় যে 140 কোটি ভাৰতীয়ৰ সংকল্প আৰু দেশৰ সাফল্যক লৈ গৌৰৱ কৰা উল্লেখ কৰি এই দিৱস পালন কৰা হৈছে। শ্ৰীমোদীয়ে ভাষণৰ আৰম্ভণিতে অপাৰেচন সিন্দুৰৰ সাহসী সৈনিকসকললৈ প্ৰণিপাত জনাই কয় যে এই অভিযান দেশৰ সশস্ত্ৰ বাহিনীৰ সাহস আৰু বীৰত্বৰ শক্তিশালী প্ৰতীক। চৰকাৰে সশস্ত্ৰ বাহিনীক এই অভিযানৰ ৰণনীতি প্ৰস্তুত, লক্ষ্য আৰু সময় নিৰ্ধাৰণৰ বাবে সম্পূৰ্ণ স্বাধীনতা দিছিল বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ সাহসী সৈনিকসকলে শত্ৰুপক্ষক যোগ্য প্ৰত্যুত্তৰ দিলে। তেওঁ কয় যে দেশৰ সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ পূব খণ্ডৰ 200 কিলোমিটাৰ ভিতৰলৈ গৈ সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধূলিচাত কৰে। তেওঁ কয় যে পেহেলগামৰ হিংসাত্মক আক্ৰমণত প্ৰতিগৰাকী ভাৰতীয় ক্ষোভিত হৈছে আৰু অপাৰেচন সিন্দুৰ হৈছে তাৰে বহিঃপ্ৰকাশ। শ্ৰীমোদীয়ে কয় যে দেশে শত্ৰু ৰাষ্ট্ৰৰ যিকোনো প্ৰচেষ্টা ব্যৰ্থ কৰাৰ বাবে শক্তিশালী অস্ত্ৰ প্ৰণালী গঢ়ি তোলাৰ বাবে মিছন সুদৰ্শন চক্ৰ আৰম্ভ কৰিব। তেওঁ কয় যে পৰৱৰ্তী 10 বছৰত এই ৰাষ্ট্ৰীয় সুৰক্ষা ঢালৰ সম্প্ৰসাৰণ, সুদৃঢ়কৰণ আৰু আধুনিকীকৰণ কৰা হ'ব। তেওঁ লগতে এই মিছনটো মহাপ্ৰভু শ্ৰীকৃষ্ণ সুদৰ্শন চক্ৰৰ লগত সংযোগ কৰি ভাৰতীয়সকলে আধুনিক প্ৰতিৰক্ষা উদ্ভাৱনক পথ প্ৰদৰ্শন কৰিবলৈ নিজৰ চহকী সংস্কৃতি আৰু পৌৰাণিক ঐতিহ্যৰ পৰা প্ৰেৰণা লাভ কৰাত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ প্ৰতিৰক্ষা প্ৰযুক্তি, শক্তি, মহাকাশ অভিযান আৰু উৎপাদন ক্ষেত্ৰৰ অগ্ৰগতিত আত্মনিৰ্ভৰ ভাৰত অন্যতম বুলিও উল্লেখ কৰে। কৃষক আৰু মাছমৰীয়াসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে দেশ সদায় প্ৰাচীৰ হিচাপে থিয় দিব বুলি অৱগত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ প্ৰজন্মৰ বাবে প্ৰায় 1,00,000 কোটি টকাৰ ব্যয় সাপেক্ষে বিকশিত ভাৰতৰ অধীনত ৰোজগাৰ যোজনা আৰম্ভ কৰিব বুলি ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল আৰু উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে কাম কৰি আছে। তেওঁ লগতে কয় যে আত্মনিৰ্ভৰ ভাৰত বিকশিত ভাৰতৰ ভেটিস্বৰূপ আৰু সম্প্ৰতি দেশ সকলো ক্ষেত্ৰত আধুনিক ব্যৱস্থা গঢ়ি তোলাৰ কাম চলি আছে। প্ৰধানমন্ত্ৰীয়ে পৰৱৰ্তী পৰ্যায়ৰ সংস্কাৰ সাধনৰ বাবে এটা সমৰ্পিত সংস্কাৰ কৰ্মবাহিনী গঠনৰ কথাও ঘোষণা কৰে। শ্ৰীমোদীয়ে সীমান্ত অঞ্চলসমূহত মুদ্ৰাস্ফীতি আৰু অবৈধ প্ৰব্ৰজনৰ বাবে হোৱা জনগাঁথনিৰ ভাৰসাম্যহীনতাৰ সমস্যাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ এই সমস্যা সমাধানৰ বাবে উচ্চ পৰ্যায়ৰ জনগাঁথনি অভিযান মুকলি কৰাৰ কথাও ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযানে ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বান দূৰ কৰাৰ লগতে একতা আৰু ভাৰতৰ জনসাধাৰণৰ অধিকাৰক সুৰক্ষিত কৰিব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে সমুদ্ৰৰ 9 উৎসৰ উদ্ঘাটনৰ লগতে সৌৰশক্তি আৰু পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰীয় ভূগৰ্ভ পানীৰ আহৰণৰ অভিযান মুকলি কৰাৰ কথাও ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্বত দেশৰ সৌৰ শক্তিৰ প্ৰসাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বৰ্তমান 10টা নতুন পাৰমাণৱিক ৰিয়েক্টৰ কাৰ্যক্ষম হৈ আছে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ স্বাধীনতাৰ শতবৰ্ষত ভাৰতে যাতে নিজৰ পাৰমাণৱিক শক্তি ক্ষমতা 10 গুণ বৃদ্ধি কৰি এটা দীৰ্ঘম্যাদী শক্তি উৎস গঢ়ি তুলিব পাৰে তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই বছৰৰ শেষ ভাগলৈ ভাৰতে স্বদেশত নিৰ্মিত ছেমিকণ্ডাক্টৰৰ চিপ মুকলি কৰিব বুলিও ঘোষণা কৰে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা প্ৰযুক্তি আদি ক্ষেত্ৰত উদ্ঘাটনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে ঘূৰি অহা গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাৰ সফলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ নিজা মহাকাশ কেন্দ্ৰৰ পৰিকল্পনাৰ বিষয়েও প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে গগনযানৰ বাবেও প্ৰস্তুতি চলাই আছে। তেওঁ যোৱা দশকটোত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বেচ্ছাসেৱকসকলে আগবঢ়োৱা সেৱাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আজি স্বাধীনতা দিৱসৰ বাবে আমন্ত্ৰণ জনোৱা বিশেষ অতিথি আৰু বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতেও মত বিনিময় কৰে। দেশৰ 79 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2017 চনত কাৰ্যকৰী হোৱা সামগ্ৰী আৰু সেৱাকৰ চমুকৈ GST দেশৰ অগ্ৰগতিত আগবঢ়োৱা অৱদান সন্দৰ্ভত আলোকপাত কৰে। সাধাৰণ জনতা, কৃষক, মধ্যবিত্ত শ্ৰেণীৰ লোক আৰু অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে GST সকাহ কঢ়িয়াই আনিছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে GST পৰৱৰ্তী পৰ্যায়ৰ সংস্কাৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰে পৰৱৰ্তী পৰ্যায়ত GST আত্মনিৰ্ভৰ ভাৰতৰ 3টা স্তৰ, গাঁথনিগত সংস্কাৰ, হাৰৰ উচিত মূল্য আৰু সহজলভ্য জীৱন যাপনত গুৰুত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰে। এই বিষয়টো পৰীক্ষণ কৰিবলৈ GST পৰিষদে গঠন কৰা মন্ত্ৰীগোটলৈ প্ৰেৰণ কৰা হৈছে। এই সংস্কাৰৰ জৰিয়তে শ্ৰেণী বিভাজন সম্পৰ্কীয় বিবাদ হ্ৰাস কৰা, নিৰ্দিষ্ট খণ্ডসমূহত বিপৰীত শুল্কৰ গাঁথনি সংশোধন কৰা, হাৰৰ অধিক সুস্থিৰতা নিশ্চিত কৰা, ব্যৱসায় সহজলভ্য কৰা আদি চেষ্টা কৰা হ'ব। এই ব্যৱস্থাসমূহে মূল অৰ্থনৈতিক খণ্ডসমূহ অতি শক্তিশালী কৰাৰ লগতে সম্প্ৰসাৰণ বৃদ্ধি কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সমগ্ৰ দেশৰ লগতে অসমতো আজি বিভিন্ন কাৰ্যসূচীৰে স্বাধীনতা দিৱস পালন কৰা হয়। গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাষণ দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত বিগত 4 বছৰত 11,000ৰো অধিক বিদ্ৰোহীয়ে হিংসাৰ পথ ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিছে। তেওঁ কয় যে 2021 চনৰ পৰা 11,000ৰো অধিক নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্যক পুনৰ সংস্থাপন দিয়া হৈছে। আলফা, আদিবাসী আৰু ডিমাছা উগ্ৰপন্থীৰ সৈতে শান্তি চুক্তি সম্পন্ন কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এই শান্তি চুক্তি অনুসৰি ৰাজ্যৰ আন্তঃগাঁথনি বিকাশৰ বাবে 4,000 কোটি টকাৰ আবণ্টনত অনুমোদন জনাইছে। ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অসমক দেশৰ তৃতীয়খন দ্ৰুত বিকাশশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে। চাংচাৰিত উত্তৰ পূবৰ প্ৰথমখন এইমছ, গুৱাহাটীত প্ৰস্তাৱিত ৰিং ৰোড প্ৰকল্প, কলিয়াবৰ, নুমলীগড়ত এলিভেটেড কৰিডৰ, নুমলীগড় গহপুৰ সংযোগী সুৰংগ পথৰ লগতে কেইবাটাও প্ৰকল্পৰ কথা মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। ৰাজ্যখনত 1,500 কিলোমিটাৰ ৰেলপথৰ বৈদ্যুতিকৰণ সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰাৰ লগতে অহা ডিচেম্বৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল উদ্বোধন কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্যৰ জনগাঁথনিৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যা দূৰ কৰিবলৈ অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ প্ৰসংগ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ অবৈধ দখলকাৰীৰ পৰা ভূমি পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত দায়িত্বশীল নাগৰিক হিচাপে নিজৰ কৰ্তব্য পালন কৰিবলৈ সকলোকে আহ্বান জনায়। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে ভাৰতে কৃষকসকলৰ স্বাৰ্থত আঘাত হানিব পৰা কোনো বিষয়ক লৈ আন দেশৰ সৈতে কোনো ধৰণৰ চুক্তিত স্বাক্ষৰ নকৰে। নতুন দিল্লীত আজি দেশৰ কৃষকসকলৰ সৈতে হোৱা এটা মত বিনিময়ত শ্ৰীচৌহানে কয় যে এনে চুক্তিয়ে দুয়োপক্ষক সমানে লাভান্বিত কৰিব লাগিব। তেওঁ কয় যে কৃষকসকলৰ কল্যাণ আৰু ৰাষ্ট্ৰ কল্যাণ কেন্দ্ৰীয় চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোৱে প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ জনসাধাৰণক দেশৰ 79 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমেক্ৰোৱে 2047 চন আৰু তাৰ আগলৈও ভাৰত আৰু ফ্ৰান্সৰ মাজত থকা কৌশলগত অংশীদাৰিত্ব আৰু অধিক সুদৃঢ় হ'ব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে যোৱা মাহত ফ্ৰান্সৰ ইউৰোপ আৰু বৈদেশিক মন্ত্ৰী জন নোৱেল বেৰেটে কৈছিল যে ভাৰত আৰু ফ্ৰান্সৰ সম্পৰ্কই বিশ্বাসৰ ভেটিতেই হৈছে বিশ্বাস। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেটি পুনৰ এবাৰ পঢ়ি দিছো। ভাৰতে এতিয়াৰে পৰা তেজ আৰু পানী একেলগে ববলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে। দেশৰ 79 সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক সম্বোধি দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে দেশে শত্ৰু ৰাষ্ট্ৰৰ যিকোনো প্ৰচেষ্টা ব্যৰ্থ কৰাৰ বাবে শক্তিশালী অস্ত্ৰ প্ৰণালী গঢ়ি তোলাৰ বাবে মিছন সুদৰ্শন চক্ৰ আৰম্ভ কৰিব। অসমত বিগত 4 বছৰত 11,000ৰো অধিক বিদ্ৰোহীয়ে হিংসাৰ পথ ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি আহিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে আৰু কৃষকসকলৰ স্বাৰ্থত আঘাত হানিব পৰা কোনো বিষয়ক লৈ ভাৰতে আন দেশৰ সৈতে কোনো ধৰণৰ চুক্তিত স্বাক্ষৰ নকৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।